আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। বিগত এঘাৰ বছৰত উত্তৰ পূৰ্বাঞ্চলত 7,200 কিলোমিটাৰৰো অধিক দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হৈছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। তেওঁ কয় যে ইয়াৰ ফলত দূৰণিবটীয়া দুৰ্গম এলেকা, পাৰ্বত্য এলেকা, জনজাতি বসতি প্ৰধান অঞ্চল আৰু সীমান্ত এলেকাসমূহৰ সৈতে যোগাযোগ সুচল হৈছে। বাজেট অধিৱেশনৰ আজি প্ৰথম দিনা সংসদৰ উভয় সদনক উদ্দেশ্যি ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে গ্ৰামাঞ্চলৰ উন্নয়ন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ উদ্দেশ্যে বিকশিত ভাৰত জি ৰামজী নামৰ এখন আইন প্ৰণয়ন কৰা হৈছে। এই নতুন আইনৰ জৰিয়তে গাঁওসমূহত 125 দিনৰ কৰ্মসংস্থাপন নিশ্চিত কৰাৰ লগতে একে সময়তে আইনখনে দুৰ্নীতি নিয়ন্ত্ৰণ আৰু সৰলোকী ৰোধ কৰাত সহায় কৰিব বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। তেওঁ কয় যে যোৱা 10-11 বছৰত প্ৰতিটো খণ্ডত দেশৰ ভেটি সুদৃঢ় হৈছে আৰু 2026 বৰ্ষটো বিকশিত ভাৰত যাত্ৰাৰ গুৰুত্বপূৰ্ণ আধাৰৰূপে পৰিগণিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাইলৈ গোলাঘাট বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 37,873 গৰাকী সদস্যক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা পুঁজিৰ 10,000 টকাকৈ চেক বিতৰণ কৰিব। ডঃ শৰ্মাই লগতে জিলাখনত 313 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি শিৱসাগৰৰ ডিমৌ আৰু ৰঙানদী সমষ্টিৰ আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। তেওঁ মহিলাসকলক এই ধনৰাশিৰ সঠিক ব্যৱহাৰেৰে স্বাৱলম্বনৰ বাট মুকলি কৰিবলৈ আহ্বান জনায়। ভোটাৰ তালিকাৰ পুনৰীক্ষণ প্ৰক্ৰিয়াত অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযোগ দিয়াটোক জাতীয় দায়িত্ব হিচাপে গণ্য কৰিবলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আহ্বান জনাইছে। শিৱসাগৰত আজি উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যৰ জাতীয় দল সংগঠনেও নিৰ্বাচন আয়োগত অভিযোগ দাখিল কৰাটো প্ৰয়োজন। বিদেশী বুলি সন্দেহ কৰা 5 লাখতকৈও অধিক লোকৰ বিৰুদ্ধে বিজেপিৰ কৰ্মীসকলে ইতিমধ্যে অভিযোগ দাখিল কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে এই অভিযোগ সন্দৰ্ভত বিবেচনা কৰিব। উল্লেখযোগ্য যে ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ দিশত অধিক সংবেদনশীল আৰু দায়িত্বশীল হোৱাৰ বাবে আহ্বান জনাই কালি সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বজালি জিলা সমিতিয়েও আজি এই প্ৰক্ৰিয়া স্বচ্ছতাৰে সম্পন্ন কৰাৰ দাবীৰে মুখ্য নিৰ্বাচনী বিষয়ালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। ধেমাজি জিলাৰ বগীবিলৰ কাৰেংচাপৰিত 5 দিনীয়াকৈ অনুষ্ঠিত 10ম মিচিং যুৱ মহোৎসৱত জনগোষ্ঠীটোৰ পৰম্পৰা, কলাকৃষ্টি তথা সংস্কৃতিৰ প্ৰদৰ্শন কৰা হৈছে। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠী হিচাপে পৰিচিত মিচিং জনগোষ্ঠীৰ এই যুৱ মহোৎসৱত অৰুণাচল প্ৰদেশৰ আদি, গালো, আপাতনি, নিচি আৰু টাগিন সম্প্ৰদায়ৰ লোকসকলেও অংশগ্ৰহণ কৰি সম্প্ৰীতি তথা ভাতৃত্ববোধৰ নিদৰ্শন দাঙি ধৰিছে। উল্লেখযোগ্য যে মিচিং যুৱ মহোৎসৱৰ সামৰণি অনুষ্ঠানত পৰহিলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অংশগ্ৰহণ কৰিব। ইয়াৰ বাবে প্ৰস্তুতি অব্যাহত আছে। এই সন্দৰ্ভত ধেমাজিৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মা।
মিচিং ডেকা গাভৰুৰ বিভিন্ন নৃত্য গীত, গুমৰাং, মিবু, ঐনিতিমৰ সুৰেৰে এতিয়া জীপাল হৈ পৰিছে 10ম সংখ্যক মিচিং যুৱ মহোৎসৱৰ বাকৰি। অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীটোৰ যি যুৱ মহোৎসৱ, তাত সম্প্ৰীতিৰ ভাতৃত্ববোধৰ প্ৰতিফলিত কৰাৰ বাবে বিভিন্ন জনগোষ্ঠীৰ তাত সমাগম হৈছে। বিশেষকৈ অৰুণাচলৰ বিভিন্ন জনগোষ্ঠীৰ লোকে মিচিং যুৱ মহোৎসৱত ভিৰ কৰিছে। ইফালে মিচিং জাতীয় সংগঠন TMPK উদ্যোগত আয়োজিত এইবাৰ বিশাল সমাৰোহত তেওঁলোকে ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহক আমন্ত্ৰণ জনাইছে আৰু অমিত শ্বাহে ইতিমধ্যে অহা 30 জানুৱাৰীত মিচিং যুৱ মহোৎসৱত উপস্থিত হবহি আৰু তাৰ বাবে তেখেতক আদৰিবৰ বাবে ইতিমধ্যে মিচিং জনগোষ্ঠীৰ প্ৰায় 20 সহস্ৰাধিক ৰাইজ সাজু হৈছে আৰু সমান্তৰালভাৱে অমিত শ্বাহক আগমনক লৈ ধেমাজি জিলা প্ৰশাসনৰ মাজতো তৎপৰতা বৃদ্ধি পাইছে।
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিবলগীয়া কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ নিশাটো ডিব্ৰুগড়ত কটাব। তেওঁ পৰহিলৈ ডিব্ৰুগড়ত অসম বিধানসভাৰ দ্বিতীয়টো চৌহদৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এখন জনসভাতো অংশ ল'ব। বিশাখাপট্টনমত অনুষ্ঠিত ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ T20 ক্ৰিকেট শৃংখলাৰ আজি চতুৰ্থখন খেলত নিউজিলেণ্ডে ভাৰতক জয়ৰ বাবে 216 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমালৈ বাতৰি অহাৰ পৰলৈ ভাৰতে 6 অভাৰত 2টা উইকেট হেৰুৱাই 53 ৰাণ সংগ্ৰহ কৰিছে। ৰিংকু সিঙে 22 আৰু সঞ্জু ছেমছনে 24 ৰাণ কৰি খেলি আছে। ইয়াৰ পূৰ্বে নিউজিলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7 উইকেটৰ বিনিময়ত 215 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ টিম ছেইফাৰ্টে সৰ্বাধিক 62 ৰাণ কৰে। অৰ্জদীপ সিং আৰু কুলদীপ যাদৱে 2টাকৈ উইকেট দখল কৰে। নিশাৰ আঞ্চলিক বাতৰি ইমানেই।